নমস্কাৰ, এয়া আকাশবাণী বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বনৈ বন্দৰ চেৰী বেলগ্ৰনত দেশখনৰ চুলতান হাজী হাছমান বুলগেৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। দুই দেশীয় ভ্ৰমণ পিছত দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী গৰাকী আজি ছিংগাপুৰ অভিমুখে ৰাওনা হৈছে। অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নামঘৰসমূহত ধৰি ধৰ্মীয় কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰিভাৱ তিথি পালন কৰা হৈছে। নাগালেণ্ডৰ চহৰ প্ৰদেশত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত চাৰিজন লোক মৃত্যুমুখত পৰে। প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে দিনৰপুৰত সংযোগ কৰা পথচাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ সম্পূৰ্ণৰূপে খহি গৈ চহৰ দুখনৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী পেৰিছ পেৰা অলিম্পিকছে পদপ্ৰদান কৰাৰ বাবে শাৰদ কুমাৰ, মায়ু আফান থাংগাৰেলু, প্ৰজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে আৰু লখিমপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বনৈ বন্দৰ চেৰী বেলগ্ৰনত দেশখনৰ চুলতান হাজী হাছমান বুলগেৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে চুলতান হাজী হাছমান বুলগেৰক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। তেওঁলোকৰ বৈঠকত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ব্যৱস্থাকে ধৰি ভালেমান বিষয়ে স্থান লাভ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰত আৰু বনৈৰ মাজত বাণিজ্যিক সম্পৰ্কৰ লগত জনসাধাৰণৰ মাজৰ আদান প্ৰদানৰ ব্যৱস্থা অধিক সম্প্ৰসাৰিত হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উভয় দেশৰ মাজৰ সম্পৰ্কৰ লগতে এক্ট ইষ্ট নীতিক অধিক কাৰ্যকৰী কৰাৰ হকে গঠনমূলক আলোচনাত ভাগ লোৱাৰ লগতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, শক্তি, মহাকাশ প্ৰযুক্তি আদি বিভিন্ন দিশ সামৰি দ্বিপাক্ষিক বিষয়ক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে। তদুপৰি পৰস্পৰৰ স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয়ক লৈও তেওঁলোকে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্তব্যত বিনিয়োগ ভাৰতৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীক উভয় দেশৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চিতি হিচাপে আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী হিচাপে নিজৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিত বিনিয়োগ ভ্ৰমণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে এটা সুযোগ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাৰ উপস্থিতিত উভয় দেশৰ মাজত ভালেমান বিষয়ক লৈ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু বনৈ পৰিবহণ মন্ত্ৰী পেংগিৰাম ডাটো চামহাৰী ডাটো মুস্তাফাই এই চুক্তিত স্বাক্ষৰ কৰে। উভয় পক্ষৰ এই আলোচনাৰ পাছত এটা যুটীয়া বিবৃতি প্ৰকাশ কৰা হয়। আনহাতে বনৈ চুলতানে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে আজি দুপৰীয়া এখন চৰকাৰী ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু বনৈৰ মাজৰ সম্পৰ্কৰ 40 বছৰ পূৰ হোৱাৰ সময়তে উভয় পক্ষই পাৰস্পৰিক সহযোগিতাক অধিক মাত্ৰা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে দুইদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ৰ সামৰণি মাৰি দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকী আজি ছিংগাপুৰ অভিমুখে ৰাওনা হয়। দেশখনৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙৰ আমন্ত্ৰণক্ৰমে তেওঁ ছিংগাপুৰ ভ্ৰমণলৈ গৈছে। অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰ নগৰীৰ বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু দাৰ্য কীৰ্তন সম্পন্ন হয়। বিয়লি বৃন্দাবন হাতীৰ ভকতসকলে কীৰ্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিব। এই কৰভাৰত ভকতসকলে হাতীৰ প্ৰথা অনুসৰি চাউল, কাচকল, কোমোৰা, মিঠাতেল, পাণ তামোল আদি প্ৰদান কৰিব। ইফালে কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। একেদৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰীতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলৰ শৰাই নৈবদ্যতৈ গুৰুজনৰ ওচৰত সেৱা আগবঢ়ায়। সত্ৰপীঠ মাজুলীতো গুৰুজনৰ তিৰোভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত দেৱীদীপ্তিৰ সত্ৰ আৰু নামঘৰসমূহ পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ পৰিছে। মাজুলীৰ 35খন সত্ৰ আৰু 3 শতাধিক নামঘৰ গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ ধ্বনিৰে মুখৰ হৈ পৰিছে বুলি আমাৰ স্থানীয় সংবাদদাতাই জানিবলৈ দিয়ে। নাগালেণ্ডৰ চহকেডিনত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত 4জন লোক মৃত্যুমুখত পৰে। আনহাতে প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰক সংযোগ কৰা 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুঠাইত পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়। ইয়াৰ ফলত ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। কোহিমাত আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত চমুকেডিমা জিলাৰ উপায়ুক্ত পলামজনে ভূমিস্খলনৰ ফলত 4জন লোকৰ মৃত্যুৰ বিষয়টো নিশ্চিত কৰাৰ লগতে অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা প্ৰকাশ কৰি অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত থকা বুলি প্ৰকাশ কৰিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এই অভিযানত অংশগ্ৰহণ কৰা বুলি প্ৰকাশ কৰি উপায়ুক্তগৰাকীয়ে লগতে কয় যে অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পথৰ কাষৰ ভালেমান বাসগৃহ হোটেল আদি ক্ষতিগ্ৰস্ত হৈছে। অঞ্চলটোৰ পথ যোগাযোগ নিয়মীয়া কৰি তুলিবলৈ সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'য়ে ধাৰাষাৰ বৰষুণৰ ফলত 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ক্ষতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ ভাগি যোৱা অংশত এটা অতিশীঘ্ৰে মেৰামতি কৰি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ সৈতে ৰাজ্য চৰকাৰে যোগাযোগ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। সঘনাই হৈ থকা বৰষুণৰ ফলত ভিন্ন পথকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে পথ নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিমাৰাছাল জিলাৰ অন্তৰ্গত জাতিংগাৰ পৰা হাৰামহাজাৰৰ মাজত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু পৰিমাণে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি 26 ফুটতকৈ অধিক দৈৰ্ঘ্যৰ ট্ৰাক আৰু ট্ৰেইলাৰকে ধৰি বাৰচুকীয়া অথবা তাতকৈ অধিক সংখ্যক চকাৰে চলাচল কৰা গধুৰ বাণিজ্যিক যান বাহনৰ চলাচল এই পথছোৱাত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। বৰাক উপত্যকালৈ অহা যোৱা কৰিবলগীয়া এনেধৰণৰ গধুৰ যান বাহনসমূহ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত মেঘালয় হৈ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে বুলি অসম আৰক্ষীৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰা অলিম্পিকছত পদক অৰ্জন কৰাৰ বাবে শাৰদ কুমাৰ, মাৰিয়া আপ্পান থাংগাৰেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পেৰিছ পেৰা অলিম্পিকছত পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা শাৰদ কুমাৰ আৰু মাৰিয়া আপ্পান থাংগাৰেলুক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁলোকৰ এই সফলতাই সকলোকে প্ৰেৰণা যোগাব। পুৰুষৰ টেবুলত অজিত সিং আৰু সুন্দৰ সিং দুৰ্গাই ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কৈছে যে তেওঁলোকৰ এই পদক বিজয়ে সুমিত আঞ্চলৰ সোণৰ পদকৰ পাছত জেবলিনত ভাৰতৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অজিত সিং আৰু সুন্দৰ সিং দুৰ্গাৰৰ এই বিজয়ৰ বাবে তেওঁলোকৰ আম্মোৎসৰ্গৰ মনোভাৱক প্ৰশংসা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈকেইগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈসকলৰ দক্ষতা, ধৈৰ্য আৰু আত্মনিবেদনৰ মনোভাৱক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। তেলেংগানাৰ বিভিন্ন অঞ্চলত বৰ্তমান বৰষুণ নোহোৱাৰ বাবে আৰু বানপানী ক্ৰমাৎ কমি যোৱাৰ বাবে সাহায্য বিতৰণ কাৰ্যসূচীয়ে গতি লাভ কৰিছে। ৰাজ্যখনৰ খাম্মাম, মহবুবাবাদ আৰু ছিজাপেট জিলাকেইখনত বানপানী কমাৰ ফলত জনসাধাৰণে সকাহ লাভ কৰিছে। আনহাতে ছিদ্দিপেট আৰু নিজামাবাদ এলেকাৰ কোনো কোনো অঞ্চলত কালি মুষলধাৰ বৰষুণ দিয়ে। ছিদ্দিপেট জিলাৰ কহেদা অঞ্চলত 221 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ লগতে নিজামাবাদ জিলাতে যথেষ্ট বৰষুণ হয়। লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আজি বিয়লি 5 বজাত আৰম্ভ হ'বলগীয়া এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 4-দিনীয়া ভ্ৰমণসূচীৰে 5খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হৈছে। পেৰিছত অনুষ্ঠিত পেৰা অলিম্পিকছত আজি 7ম দিনা ভাৰতীয় খেলুৱৈসকল অধিক পদকৰ আশাৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। পুৰুষৰ শ্বটপুটত শচীন খিলাৰী, মহম্মদ ইয়াছিৰ আৰু ৰোহিত কুমাৰ আৰু ভাৰোত্তোলনত পৰমজিৎ কুমাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে শ্বুটিঙত নেহল সিং আৰু ৰুদ্ৰাক্ষ খাণ্ডেৱাল আৰু আৰ্চাৰীত হৰবিন্দৰ সিঙে দেশৰ হৈ পদক জয়ৰ চেষ্টাৰে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কালি 5টা পদক জয়েৰে ভাৰতে এতিয়ালৈকে মুঠ 20টা পদক লাভ কৰে। ইয়াৰ ভিতৰত 3টা সোণ, 8টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কৈছে আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ বন্দৰ শ্বেৰী ৰেডিয়ানত দেশখনৰ চুলতান হাজী হাছনাল বোলকিয়াৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। দুদকীয় ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকী আজি ছিংগাপুৰ অভিমুখে ৰাওনা হৈছে। অসমৰ ছাত্ৰ আৰু নামসমূহত আজি পোৱালিকালৰ নামসমূহকে ধৰি ভ্ৰমণ কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তুলনা পুথি পালন কৰা হৈছে। নাগালেণ্ডৰ চুবকেইদিনত গ্ৰহণ হোৱা ভূমিস্খলনৰ ফলত 4জন লোক মৃত্যুমুখত পৰে। প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰত সংযোগ কৰা 29 নম্বৰ ৰাষ্ট্ৰীয় গণপথৰ একাংশ সম্পূৰ্ণৰূপে খহি গৈ চহৰ দুখনৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী পেৰিছ পেৰা অলিম্পিকছে পদক অৰ্জন কৰাৰ বাবে শাৰদ কুমাৰ, মাৰিয়া আপ্পান থাংগাৰেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে আৰু লখিমপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে।